নমস্কাৰ। আসামিজ লাইফ এণ্ড কালচাৰৰ এই খণ্ডলৈ আপোনালোকক স্বাগতম। এতিয়া আগবঢ়াইছোঁ তুলসী চৰিত্ৰ এই পুথিখনিৰ দ্বিতীয় তথা শেষৰ অংশ, আৰু পুথি পাঠ কৰিছে ৰাহুল দেৱ বৰদলৈয়ে।
শ্ৰীকৃষ্ণাই নমঃ। তুলসী চৰিত্ৰ পদ শংখাসুৰ বধে কান্দে বৃন্দা মহাসুতি, বিষ্ণুৰ পাৱত পুৰি কৰে স্তুতি নতি, সম্ফল ভৈলে কমুৰ এৰু পযৌৱন, আপুনি কৰিলা দয়া দেৱনাৰায়ণ, হেনয় বিধাতা তুমি অগতি ৰগতি, কত পুণ্যে পাইলো মই বিষ্ণু হেনপতি, লক্ষ্মীৰ সমান ভৈল কৰ্মৰ যে ফলে, বিষ্ণুৰ ঘৰিণী বুলি কহিব সকলে, হাসিয়া বুলিলা বিষ্ণু বৃন্দা বিদ্যমানে, পৃথিৱীক যাও তুমি মুহুৰ বচনে, হীৰেত যেন গংগা ধৰি আছে মহেশ্বৰ, তুমি সেই হিমতে থাকা মস্তক ওপৰ, পৃথিৱীৰ লোকে পুঁজি বেকৌশাল গ্ৰাম, সিকাৰণে তোমাৰতো লক্ষী দেৱী নাম, তুমি বিনে দেৱ পূজা নহৈ বেকৌৱানে, এহি বৰ দিলা পাছে দেৱ নাৰায়ণে, বৰ পাই বৃন্দাসতী আনন্দিত মন, কৰজোৰে স্তুতি নতি বুলিলা বচন, পৃথিৱীৰ লোকে মোক কৰিবে কহেলা, কি কাৰণে প্ৰভু মোক হেন সাপ দিলা, তজু আজ্ঞা ভাঙিবে কিপুজন, বৃক্ষৰূপ দেখো যেন নিষ্ফল জীৱন, নাহি সুখ ভোগ মোৰ জন্ম বিপৰীত, ইটো সাপ গোহাই মোক দিয়া অনুচিত, বিষ্ণু বোলে তোৰ পত্ৰে সুচী হৈ বে হবে, তোৰ পত্ৰ পাই সৰ্ব দেৱ তুষ্ট হবে, তুলসীৰ যজ্ঞ যিটো কৰয় উচন্ন, ব্ৰহ্মবোধি পাত কত মজয় সিজন, তুষ্ট বাক্য যেৱে দেৱ গোবিন্দ বুলিলা, নিশ্চয় জানিয়া সতি অন্তৰিক্ষে গৈলা, শৰীৰতে জীয়া বৃন্দা সতী ভৈলা পাত, প্ৰথমতে জন্মিলন্ত শিৱৰ মাথাত, তুলসী দেৱীৰ জন্ম মাথাৰ ওপৰ, গন্ধে বিমোহিত ভৈলা দেৱ মহেশ্বৰ, গংগা দেৱী বোলে প্ৰভু শুনা শিৱৰাই, আজি দেখো তজু শিৰে বৰ গন্ধ পাই, গংগাৰ বচনে জতা জাৰে পতি, জাৰিলে মাথাকে গন্ধে মুহে বহুমতি, জতাক জাৰিতে দেৱী পৰিল মোহিত, মৃত্তিকা স্পৰ্শনে গছ ভৈল পৃথিৱীত, আচম্বিত গছ হৈলা শিৱৰ ওচৰে, নিৰীক্ষিচাহন্তে শিৱে চিনিতে নপাৰে। ধ্যান কৰি জানিলাহা কৃষ্ণৰ চৰিত্ৰ, তুলসী কৰিয়া সৃজি লাহা পৃথিৱীত, তেৱে শিৱে কুহিলন্ত গংগাত কাৰণ, তুলসী সৃজিলা হৰি পূজাৰ নিদান, দেৱৰ নিদানে ভৈল তুলসী সৃজন, তাৰে পূজা কৰিলেহে তুষ্ট দেৱগণ। হেন শুনি ব্ৰহ্মাই লওঁ হংসৰ বাহনে, ইন্দ্ৰ যম কুবেৰয়া শিলা সেই স্থানে, তুলসী দেখিয়া দেৱ ভৈলা হৰষিত, বিদ্যা ধৰি নাচয়গন ধৰবে গাঁৱে গীত, পৰম পবিত্ৰ সিটো তুলসীৰ দলে, দেখিয়া তুলসী পূজা কৰিলা সকলে, সেইহেতু তুলসীৰ শিলা সিটো স্থানে, পূজাৰ উত্তম বস্তু বোলে সৰ্বজনে, তুলসী দেখিয়া সৰ্ব দেৱ ভৈলা থৰ, এই জানি তুলসী কওঁ লৈলন্ত শংকৰ, গংগা সমে তুলসী ৰহিলা এক স্থান, ক্ৰোধে গংগা দেৱী ভৈল অগণি সমান, গংগা বোলে আচকুন জতাৰ ওপৰ, তুলসী বোলয় মই তুত হন্তে বৰ, তুলসী বোলয় গংগা নুবোলা বচন, তুমি আমি চলি যাওঁ ব্ৰহ্মাৰ ভৱন, ব্ৰহ্মা যাক বৰ বোলে সেই বৰ হুইবে, তোৰ মোৰ কোন শ্ৰেষ্ঠ তেবে বুজা যাইবে, দুইহন্তৰ দণ্ড শুনি মাতন্ত শংকৰ, তোমাৰ সাগলৈয়া যাইবো ব্ৰহ্মাৰ গোচৰ, এই কথা বলি শিৱে সাজি তেতিক্ষণে, বৃষভ কচৰি গৈল ব্ৰহ্মাৰ ভৱনে, দেখি ব্ৰহ্মা সিংহাসনে মহেশক দিলা, কণ্ডল বৃতন্তা কথা সমস্তে কহিলা, দুই নাৰী আগ কৰি ব্ৰহ্মাক ভেটিলা, দেখিয়া ব্ৰহ্মাৰ বৰ আনন্দ মিলিলা, প্ৰণাম কৰিয়া গংগা ব্ৰহ্মাৰ চৰণে, আপোনাৰ যত কথা কহিলা তেখনে, সৃষ্টিৰ ঈশ্বৰ তুমি দেৱ প্ৰজাপতি, শিৱৰ মাথাত কেন তুলসীৰ গতি, পৰ্বত নন্দিনী দেৱী শিৱৰ সুন্দৰী, মোত বৰ শুনতে নাহি পাই হৰগুৰি, তুলসীয়া সিয়া কেনে মতে জনমিলা, তাহাৰ আমাৰ মহা বিৰোধ মিলিলা, এতেকে কাৰুণ্যবাণী নিশ্চয় বুলিলা, গংগাৰ বচনে ব্ৰহ্মা হৰিষে কহিলা, ত্ৰিদশ দেৱতা সবে শুনে কৌচিতে, তুলসীৰ জন্ম কথা লাগিলা কহিতে, এই কথা এক মনে শুনে যিবাজনে, তাৰ পাপ নষ্ট হুৱে ভগীৰথ ভনে, ব্ৰহ্মা বোলে গংগা তুমি জিজ্ঞাসা কৰিবা বিষ্ণু সমতুলসীক স্বৰূপ জানিবা ব্ৰহ্মা বিষ্ণু মহেশ থাকয় যাৰ তলে যাৰ জল পানে জীৱ তৰয় সকলে হোমযজ্ঞ পূজা তপ আছে যত মান এক পত্ৰ তুলসীৰ নুহি কেশমান লক্ষ গাভী দান কৰিলে জীৱা ফল পাই এক পত্ৰ তুলসীত হুৱে সমুদায়ী তুলসীদানত তুষ্ট হুৱে নাৰায়ণে কোননো দুৰ্লভ আছে হৰি সুপসনে কলিযুগে তুলসী সেৱন হৰি নাম হৰিৰ তুলসী প্ৰিয় ভৈল পূৰ্ণ কাম তুলসী সেৱাত সৰ্ব ধৰ্ম ফল পাই পাপত মুকুত হুয়া স্বৰ্গে চলি যায় ব্ৰহ্মা কহে তুলসীৰ মহিমা গংগাত হৰি বাক্য জন্মি আছে শিৱৰ মাথা তুলসীক যিজনে বাৰেক অৰ্চা কৰে সিজনে স্বৰ্গত থাকে যমুনাহি দৰে তুলসীক ৰুই ভেটি যেইজনে বান্ধে তাহাৰ পাশক যাইতে যম দুটে কান্দে তুলসীক ৰুই যিটো ঘৰ বান্ধি থয় সংসাৰ নিষ্ঠাৰ মাৰা নহি ফল পায় তুলসীৰ ভেটি যিটো তোলে মহা দুখে সেহি পুণ্যে বঞ্চে গয়া বৈকুণ্ঠত সুখে জললৈয়া যদি যাই ভেটি লিপিবাক কৰজোৰে প্ৰিয় বাক্যে স্তুতি কৰে তাক লিপিতে ভেটিৰ বালি তিতিছে সকল সহস্ৰ বৎসৰ স্বৰ্গে থাকি পাই ফল শীতল সুগন্ধি জ্বলে তিতিলে তুলসী গৃহে বহি ফল পাৱে গংগা বাৰাণসী তুলসীক পূজিলে সৰ্ব দেৱ তুষ্ট হয় পিতৃগণো তুষ্ট হুৱে জানিবা নিশ্চয় তুলসীত যাৰ মন মগ্ন ভৈল যত তাহাৰ মহিমা যত কৰি বহুকত তাহাৰ ভাগ্যক আৰু কহ ননযায় গংগা স্নান ফল সিটো ঘৰে বহি পাই তুলসীৰ পত্ৰ যদি হুৱয় পতন হাত পাতি ল'লে তাক দেৱ নাৰায়ণ পকা পত্ৰ হুয়া যত পৰে ধৰণীত পৃথিৱী পবিত্ৰ হুৱে কহিলো সত্য সেই স্থানে যিটো মনুষ্যৰ প্ৰাণ যায় সংসাৰৰ যত পাপ তাহা কোন পাই তুলসীৰ বৃন্দাবন যি স্থানে বহুত সি স্থানক লাগিয়া না যাই যমদূত তুলসীৰ ঘ্ৰাণ বায়ু লৈ যায় দূৰক ভূত প্ৰেত পিশাচন যাই সি স্থানক তুলসীৰ ছায়াত যিজনে জপ কৰে গংগা সংগমৰ ফল পাৱে সেই নৰে সেই পত্ৰে পিণ্ড দান পিতৃ ৰতি পিত সেই পিণ্ড গোট পিতৃ লয় সতত তিলেকৰ ফলজত অন্ত কণ পাই ব্ৰহ্ম হত্যা গুৰু হত্যা পাপ কয়েৰাই তুলসীৰ মৃত্তিকাল লাতে ফুটলয় দ্বাদশথা নত যদি তেবে সে পিন্ধয় মৃত্যুকালে তুলসীৰ মালা অংগেজাৰ মহাপাপী হওক যম নাহি অধিকাৰ তুলসীৰ ছায়াতসে বন্তে যিটো নৰ বিনা দান পুণ্য কৰি পাপী পাই পাৰ তুলসীৰ ভেটিত তৃণ গুচাই যতে কৌ তুলসী পালনে পুণ্য পাৱততে কৌ যত মন তত্ত্বকাল স্বৰ্গ তথাকিবে তাৰ ফলে সেহি নৰ স্বৰ্গ কভুঞ্জিবে এক ঘট পানী দিয়া তুলসীত সিঞ্চে ব্ৰহ্মবোধ পাপ খন্দি দেৱলোকে বঞ্চে দেৱতাৰ তুলসীক ৰাখে যিটো জনে তাৰ ফল কহি তেন পাৰে জনাৰ্দনে যিজনে তুলসী মূলে দীপক লগাই সকলো পুণ্যৰ ফল দীপ দানে পাই বৰ দীপ লগাই তুলসীক সেৱা কৰে ভয় পাই পাপগণে পলাই যাই দূৰে পাপ বোলে এতদিনে কৰিলো বসতি এখনে থাকিবে কাৰ বাপৰ শকুতি প্ৰদীপ বঢ়াই যদি দিয়ে যিটোজন সিজন মত মৰি যায় বিষ্ণুৰ ভৱন পিতৃলোকে যদি থাকে অন্ধকাৰ ঘৰে তুলসীত দীপদানে তথা দৃষ্টি কৰে তুলসীক পূজিলে পাই বহু কালে ফল তিলে তিলে সর্ব পাপ গুচয় সকল অকারণে গঙ্গা খঙ্গিলা তুলসীক তুলসী স্রজিল হরি সবাতু অধিক গঙ্গাত কহিলা ব্রহ্মা তুলসীৰ তত্ত্ব শুনিয়া গঙ্গাৰ ভৈল কৌতুক মনত ব্ৰহ্মাৰ বচনে গঙ্গা মহাৰংগ ভৈলা জানুসীৰে প্ৰণমিয়া কৰ জোৰে ৰৈলা দুয়োৰে ভাঙিলা দণ্ড ব্ৰহ্মা প্ৰজাপতি কণ্ডল এৰিয়া দুয়ো ভৈল মিত্ৰ অতি গংগা তুলসীয়ে দুয়ো এক প্ৰাণ ভৈলা পৰম আনন্দে হৰে দুইকো আশ্বাসিলা ব্ৰহ্মা বোলে মহাদেৱ শুনিও বচন যাওক স্বৰ্গত চলি তুমি এতিখন ব্ৰহ্মাৰ বচনে শিৱ মহাৰংগ ভৈলা গংগা তুলসীয়ে কৈলা সকৌ চলি গৈলা কোটি কোটি পাপ গুচে বিষ্ণু জল পানে কৃষ্ণ পদশীৰে ধৰি ভগীৰথে ভনে কলিযুগে কৃষ্ণৰ নামেহে সাধে গতি তুলসী চৰিত্ৰ এহি মানে সমাপতি দ্ৰিজ ভগীৰথে কহে এৰিয়া ন কাম পাতক চাৰু কৌ ডাকি বোলা ৰাম ৰাম এ দিজ ভগীৰথে কহে এৰিয়া ন কাম পাতক চাৰু কৌ ডাকি বোলা ৰাম ৰাম
তুলসী চৰিত্ৰ সমাপ্ত।
শ্ৰোতাসকল, আজিৰ খণ্ডত আপোনালোকলৈ আগবঢ়োৱা হ'ল তুলসী চৰিত্ৰ এই পুথিখনিৰ দ্বিতীয় তথা অন্তিম খণ্ড। পাঠ কৰিলে ৰাহুল দেৱ বৰদলৈয়ে। এতিয়া ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। শুনি থাকিব আসামিজ লাইফ এণ্ড কালচাৰ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। নমস্কাৰ।